আকাশবাণী গুৱাহাটী পুৱাৰজনী অসমৰ বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া অসম ভ্ৰমণৰ কাৰ্যসূচী চূড়ান্ত হৈছে। প্ৰধানমন্ত্ৰীগৰাকীক আদৰাৰ বাবে বিভিন্ন ঠাইত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰীমোদীৰ অসম ভ্ৰমণ সন্দৰ্ভত কালি দিছপুৰৰ লোকসেৱা ভৱনত মন্ত্ৰী, বিধায়ক আৰু ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰাৰ উপৰি শ্ৰীমোদীয়ে অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠান নিখুঁতভাৱে আয়োজনৰ বাবে যাৱতীয় নিৰ্দেশনা দিয়ে। নুমলীগড়তো প্ৰধানমন্ত্ৰী মোদীক আদৰাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলিছে। মন্ত্ৰী অতুল বৰাই কালি নুমলীগড়ত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া ৰাজহুৱা সভাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। তেওঁ এই অনুষ্ঠান সফল কৰি তোলাৰ বাবে জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ লগতে সকলোকে যাৱতীয় কাম কাজ নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে শ্ৰীমোদী কাইলৈ সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উপলক্ষে গুৱাহাটীৰ খানাপাৰাত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানত ৰাজ্যৰ 1000ৰো অধিক শিল্পীয়ে ভূপেন হাজৰিকাৰ 14টি গীত আৰু কবিতা পৰিৱেশন কৰিব। এই অনুষ্ঠানতে শিল্পীগৰাকীৰ এটি স্মাৰক মুদ্ৰা আৰু এখন জীৱনী গ্ৰন্থও উন্মোচন কৰা হ'ব। শ্ৰীমোদীয়ে পৰহিলৈ নুমলীগড় শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্প উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী ভ্ৰমণক সন্মান জনাই নুমলীগড় আৰু মণিপুৰৰ মৰে সংযোগী 339 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নুমলীগড় শোধনাগাৰক সংযোগ কৰা 2.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা প্ৰধানমন্ত্ৰী নিম আলিবাট হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে 600 নিম পুলি ৰোপণৰ ব্যৱস্থা কৰা হৈছে। খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত এই প্ৰচেষ্টা লোৱা হৈছে। শ্ৰীমোদীয়ে ইয়াৰ পূৰ্বে মঙলদৈত প্ৰায় 576 কোটি টকা ব্যয়েৰে দৰং চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ লগতে এখন GNM স্কুল আৰু এখন নাৰ্ছিং মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে প্ৰায় 7000 কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নাৰেংগী কুৰুৱা সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। দেশৰ অন্যান্য ঠাইৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত কালি ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱস পালন কৰা হয়। দেশৰ বনভূমি, পৰিৱেশ আৰু বন্যপ্ৰাণী সুৰক্ষাত জীৱন উৎসৰ্গা কৰা সেউজ যোদ্ধাসকলৰ প্ৰতি সন্মান জনাই প্ৰতিবছৰে 11 ছেপ্টেম্বৰত এই দিৱস পালন কৰা হয়। বন শ্বহীদ দিৱস উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা বনকৰ্মীসকলৰ সোঁৱৰণত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। বনাঞ্চলৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰাণাহুতি দিয়া বনকৰ্মী বলোৰাম নাথ, জিৰচং ইংটিকে ধৰি 59গৰাকী বন শ্বহীদৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। কাজিৰঙাৰ কহৰাৰ স্মৃতি উদ্যানত শ্বহীদসকলৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰাৰ উপৰি বন শ্বহীদসকলৰ পৰিয়ালক সম্বৰ্ধনা জনোৱা হয়। আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 429 সংখ্যক তিৰুভাৱ তিথি। এই উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰসমূহত নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। তিৰুভাৱ তিথিত গুৰুজনালৈ প্ৰণিপাত জনাই নামঘৰ সত্ৰত পুৱাৰ পৰাই ভকত বৈষ্ণৱৰ ভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লখিমপুৰৰ লেটেকুপুখুৰীতো তিৰুভাৱ তিথি উপলক্ষে ভকত বৈষ্ণৱসকলে নাম প্ৰসংগত অংশগ্ৰহণ কৰিছে। বহু শিক্ষা প্ৰতিষ্ঠানতো মাধৱদেৱৰ তিৰুভাৱ তিথি পালন কৰা হৈছে। শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয়ত কালি তনুকোঁৱৰ সোঁৱৰণী সদৌ অসম আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ প্ৰথমজন স্থায়ী অধ্যক্ষ তনুকোঁৱৰৰ স্মৃতিত 32 সংখ্যকবাৰৰ বাবে এই প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত অসমৰ বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ 22টা দলৰ 40গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ বিষয় বেদখলমুক্তকৰণে অসমৰ পুনৰ কৈছো প্ৰতিযোগিতাৰ বিষয় আছিল দখলমুক্তকৰণে অসমৰ বনাঞ্চল সংৰক্ষণ আৰু খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিব। প্ৰতিযোগিতাখন উদ্বোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সব্যসাচী মহন্তই। তৰ্ক প্ৰতিযোগিতাৰ অধ্যক্ষৰ আসন অলংকৃত কৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সোমাৰজ্যোতি মহন্তই। প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ঋতুৰাজ শইকীয়াই শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে। দ্বিতীয় স্থান লাভ কৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰী চাইনী ভূঞা আৰু তৃতীয় স্থানত থাকে বীৰাংগনা সতীসাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ দিব্যজ্যোতি নাথ আৰু চতুৰ্থ স্থানত ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ মুজাহিদুৰ ইছলামে লাভ কৰে। টেটসহ নিযুক্তি পৰীক্ষা অৰ্থাৎ TCR প্ৰাৰ্থীসকলে এতিয়াৰে পৰা নিযুক্তিৰ পূৰ্বে বৈধ নিয়োগ বিনিময় পঞ্জীয়ন পত্ৰ জমা দিব লাগিব। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰা এটা নিৰ্দেশ অনুসৰি স্নাতক শিক্ষক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে নিযুক্তিৰ ক্ষেত্ৰত বৈধ বা উন্নীত নিয়োগ বিনিময় পঞ্জীয়ন পত্ৰ জমা দিব লাগিব। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে যোগ্য প্ৰাৰ্থীসকলক এই নিয়োগ বিনিময় পঞ্জীয়ন পত্ৰ সাজু কৰি ৰাখিবলৈ পৰামৰ্শ আগবঢ়াইছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।